এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰে সৈতে মই প্ৰণীতা দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বাজেটত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ বাবে আবণ্টিত ধনৰ পৰিমাণ বৃদ্ধি, নামৰূপত বছৰি 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ, বাজেটক লৈ দল সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ, কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন ডিব্ৰুগড় জিলাৰ দুলীয়াজানত, আৰু উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ বৰ্তমানলৈকে 12 পদক লাভ। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। এইবাৰৰ বাজেট দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ লক্ষ্যৰে প্ৰস্তুত কৰাৰ লগতে অৰ্থনৈতিক সংস্কাৰৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে। বাজেটত 10 ক্ষেত্ৰক প্ৰাধান্য দিয়া হৈছে। কৃষিখণ্ডক বিকাশৰ প্ৰথম ইঞ্জিন হিচাপে উল্লেখ কৰি বাজেটত কৃষিখণ্ডৰ উন্নয়ন আৰু কৃষকক উপকৃত কৰাৰ লক্ষ্যৰে বহুকেইখন নতুন আঁচনি ঘোষণা কৰা হৈছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা 5,00,000 টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি কালিৰ বাজেটত কৃষি উৎপাদন বৃদ্ধিৰ বাবে বিশেষ প্ৰস্তাৱ লোৱা হয়। কৃষকৰ উন্নয়নৰ লক্ষ্যৰে 1,70,00,000 কৃষকলৈ ঋণ সুবিধা প্ৰদানৰ উদ্দেশ্যে জিলাসমূহত প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনা আৰম্ভ কৰাৰ প্ৰস্তাৱো লোৱা হয়। দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উন্নয়নৰ বাবে বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। উদ্যোগীৰ বাবে এই বাজেটত 10,000 কোটি টকাৰ আঁচনিৰ লগতে মহিলা উদ্যোগীৰ বাবে বিশেষ আঁচনিৰ ব্যৱস্থা কৰা হৈছে। পৰ্যটন ক্ষেত্ৰক এইবাৰৰ বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে। বাজেটৰ প্ৰতিলিপিত দেশৰ 50 উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে বিশেষ চুক্তি সম্পাদন কৰা হ'ব বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। জনসাধাৰণৰ স্বাস্থ্য সুনিশ্চিত কৰিবলৈ দেশৰ স্বাস্থ্যখণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰি জীৱনদায়িনী 37 ঔষধৰ ক্ষেত্ৰতো কৰ ৰেহাই দিয়া হ'ব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে। 2025 ভিতৰত দেশৰ সকলোবোৰ জিলা হাস্পতালত 2,000 কৰ্কট কেন্দ্ৰ স্থাপন কৰা হ'ব। চিকিৎসা মহাবিদ্যালয়সমূহত 10,000 অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা হ'ব বুলিও বাজেটত উল্লেখ কৰে। 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আবণ্টিত পুঁজি আৰু উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ পুঁজি বৃদ্ধি কৰা হৈছে। বাজেটত এইবেলি উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ বাবে 5,915 কোটি টকা আবণ্টন কৰা হৈছে। 2024-25 বৰ্ষৰ বাজেটত এই মন্ত্ৰালয়ৰ বাবে 4,006 কোটি টকা ধাৰ্য কৰা হৈছিল। বাজেটত উল্লেখ কৰা মতে এই শিতানত আবণ্টিত ধনৰ বৃদ্ধিৰ পৰিমাণ প্ৰায় 47.6%। ইয়াৰ উপৰি অসমৰ চাহ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ বাবে বাজেটত 66,87,00,000 টকা আবণ্টন দিয়া হৈছে। এইবাৰৰ বাজেটত বিত্ত মন্ত্ৰালয় তথা বিভিন্ন বিভাগত উত্তৰ পূবৰ বাবে সুকীয়াকৈ 1,05,883,28,00,000 টকা ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ বাবে ধাৰ্য কৰা ধনো সন্নিৱিষ্ট হৈ আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সংসদত 2025-26 বৰ্ষৰ বাজেট উত্থাপন কৰি নামৰূপত বছৰি 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম ইউৰিয়া প্ৰকল্প স্থাপনৰ কথা ঘোষণা কৰে। এই ইউৰিয়া প্ৰকল্পটো উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ চৌহদত স্থাপন কৰা হ'ব। কেন্দ্ৰৰ 60% আৰু ৰাজ্যৰ 40% অংশীদাৰিত্বৰে এই নতুন ইউৰিয়া প্ৰকল্পটো ৰূপায়ণ কৰা হ'ব। এই ঘোষণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে যুগান্তকাৰী বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত নামৰূপৰ এই প্ৰকল্পই ৰাজ্যত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে এই ঘোষণাই ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগেৰে ৰাজ্যত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি সাৰ উৎপাদন কৰাত সহায় কৰিব আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2025-26 কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। এই বাজেটে বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি দেশৰ যাত্ৰাক ত্বৰান্বিত কৰিব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই বাজেট প্ৰতিগৰাকী ভাৰতীয়ৰ সপোন পূৰণ কৰিছে। তেওঁ লগতে এই বাজেটে সঞ্চয় বিনিয়োগ সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে দেশৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বাজেটে ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে উদ্যোগীসকলৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে। ইপিনে কংগ্ৰেছ দলৰ সাংসদ তথা বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে বাজেটখন দুখীয়া, কৃষক আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে হতাশজনক আৰু নতুনত্বহীন বুলি মন্তব্য কৰে। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই বাজেটখনত অৰ্থনৈতিক স্থিতি সবল কৰিবলৈ চৰকাৰৰ বাস্তৱসন্মত নীতি নাই বুলি সমালোচনা কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বাজেটখন নিৰ্বাচনমুখী বাজেট বুলি উল্লেখ কৰে। কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বহিৰ্বিভাগ সেৱা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্কট ৰোগৰ চিকিৎসা সন্দৰ্ভত এইদৰে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যত 2029 চনলৈ মুঠ 24খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ লগতে নতুনকৈ দৰং, হোজাই আৰু হাইলাকান্দিত চিকিৎসা মহাবিদ্যালয়ৰ বাবে বাজেটত ধন আবণ্টন কৰা হ'ব। তেওঁ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ কৰ্মচাৰীসকলৰ বাবে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনা বিষয়ক এটা পৰ্টেলো উন্মোচন কৰে। 1 কোটি কৰ্কট ৰোগৰ পৰীক্ষণৰ মেগা কাৰ্যসূচী তথা কৰ্কট ৰোগৰ প্ৰশিক্ষণৰ বাবে ভাৰতীয় এয়াৰটেল গ্ৰুপৰ কোম্পানী ইণ্ডাছ টাৱাৰ আৰু অসম কৰ্কট ফাউণ্ডেশ্যনৰ মাজত হোৱা বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত তেওঁ ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুনকৈ 75,000 যুৱক যুৱতীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আঁচনিখনৰ অধীনত 75,000 যুৱক যুৱতীক প্ৰাৰম্ভিক আৰ্থিক সাহায্য প্ৰদানৰ বাবে নাম পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত কালি আবেদন পৰ্টেল মুকলি কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি মুঠ 1,62,000 যুৱক যুৱতীয়ে এই আঁচনিৰ অধীনত নাম পঞ্জীয়ন কৰিছিল আৰু সেইসকলে এতিয়া নিৰ্দিষ্ট প্ৰস্তাৱসমূহ আবেদন পৰ্টেলত জনাব লাগিব। তাৰ মাজৰ পৰা 75,000 যুৱক যুৱতীক নিৰ্বাচন কৰা হ'ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত আঁচনিখনৰ অধীনত 25,000 যুৱক যুৱতীক 1,00,000 টকা প্ৰদান কৰিছে আৰু বাকী 1,00,000 টকা দ্বিতীয় কিস্তি হিচাপে অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত প্ৰদান কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালাৰ অধিৱেশনৰ কালি দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। কালি পুৱা সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি ভাষা সাহিত্যৰ অগ্ৰগতিৰ বাবে সকলো জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈ আগবাঢ়িব লাগিব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। পতাকা উত্তোলনৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। কালি স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা আৰু জনগোষ্ঠীয় সাহিত্য সন্মিলন অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখন সাহিত্য একাডেমীৰ বঁটাপ্ৰাপক সাহিত্যিক নন্দেশ্বৰ দৈমাৰীয়ে উদ্বোধন কৰে। এই সভাখনত আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আদৰণি ভাষণ দিয়ে। কালি পাঠশালা অধিৱেশন উপলক্ষে দুটা খণ্ডত প্ৰকাশিত স্মৃতিগ্ৰন্থ বজালী বৈভৱ দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকাই উন্মোচন কৰে। এই অনুষ্ঠানত 150+ গ্ৰন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি সম্পাদকসকলেও অংশগ্ৰহণ কৰে। ইপিনে কালি অনুষ্ঠিত জাতীয় বৌদ্ধিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই। সন্ধিয়াৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। কালি অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন ডিব্ৰুগড় জিলাৰ দুলীয়াজানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে পৰৱৰ্তী বিশেষ অধিৱেশন পাঞ্জাবাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। অসম সাহিত্য সভাৰ অধিৱেশনৰ আজিৰ কাৰ্যসূচী সন্দৰ্ভত আমাৰ সংবাদদাতা দামোদৰ তালিকদৰে এইদৰে কয়।
বজালী জিলাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজিৰ তৃতীয় দিন। আজিৰ পৰা 9:30 পৰা অনুষ্ঠিত হবলগীয়া ধ্ৰুপদী অসমীয়া ভাষা শীৰ্ষক আলোচনা সত্ৰখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসম বিভাগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰ্পণা কোঁৱৰে উদ্বোধন কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম বিভাগৰ অধ্যাপক কনক চন্দ্ৰ চহৰীয়াই সঞ্চালনা কৰিবলগীয়া আলোচনা সত্ৰখনত গৱেষক, সাহিত্যিক, লিপি বিশেষজ্ঞ অশোক শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ পুৰাতত্ব বিভাগৰ অধ্যাপক ডক্টৰ মঞ্জিল হাজৰিকা আৰু পশ্চিমবংগ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসম বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰধান ডক্টৰ সংগীতা শইকীয়াই আলোচক হিচাপে অংশগ্ৰহণ কৰিব। দিনৰ 11:30 অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক লৈ এক বাৰেবৰীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব বুলি উদ্যোক্তাসকলে জানিব দিয়ে। আবেলি 1:30 অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া প্ৰথম মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱ কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কালি আনুষ্ঠানিকভাৱে এই উৎসৱ মুকলি কৰে। এই উপলক্ষে শ্ৰীবড়োৱে কয় যে সাহিত্যৰ কোনো সীমা নাথাকে। তেওঁ লগতে কোকৰাঝাৰ সাহিত্য উৎসৱত দেশ বিদেশৰ কবি সাহিত্যিক একগোট হোৱাক লৈ আনন্দ প্ৰকাশ কৰে। লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ 2025 বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা আগবঢ়োৱা হয়। সাহিত্য একাডেমী বঁটাপ্ৰাপক তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ দীপক কুমাৰ শৰ্মাই কালি সদৌক নলবাৰী জিলা ছাত্ৰ সন্থা আৰু জিলা উন্নতি সভাৰ উদ্যোগত নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে। এতিয়া হওক অংকুৰজ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সদনত উত্থাপন কৰা 2025-26 বৰ্ষৰ বাজেট সন্দৰ্ভত বিভিন্ন বা বাতৰি গুৱাহাটীৰ পৰা আজি প্ৰকাশিত আটাইকেইখন কাকতে আলোকচিত্ৰ সহকাৰে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাজেটক লৈ অৰ্থনীতিবিদ আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ প্ৰতিক্ৰিয়া ব্যক্তক লৈ কাকতসমূহে কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। তৃতীয় চতুৰ্থ বৰ্গৰ কোনো কৰ্মচাৰীয়ে আয়কৰ দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে কৰা এটা ঘোষণা নিয়মীয় বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতসমূহে নামৰূপত নতুন ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰাক লৈ এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত 186খন পতাকা উত্তোলন হোৱা আৰু আজি হ'বলগীয়া নৱনিৰ্বাচিত সভাপতিক লৈ 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ সাংস্কৃতিক শোভাযাত্ৰা সন্দৰ্ভত কাকতসমূহে আলোকচিত্ৰসহ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত গিলিৱান ভাইৰাছ চিণ্ড্ৰম অৰ্থাৎ GBS ৰোগত আক্ৰান্ত হোৱা প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হয়। এই বাতৰিটো দৈনিক জনমভূমি আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চৰকাৰৰ ইউনিকোড সমিতিত প্ৰয়াত শিক্ষাবিদৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ এটা বাতৰি আমাৰ অসম আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অনলাইন পঞ্জীয়ন আৰু ৰাজহ বিভাগৰ ডিজিটেল সেৱাৰ দুটা পৰ্টেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে। এই বাতৰিটো দৈনিক অসম, দৈনিক অগ্ৰদূত আৰু দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মহাকুম্ভত 77খন দেশৰ 118জনীয়া এটা দলে অংশগ্ৰহণ কৰা এটা বাতৰি দ্য চেণ্টিনেল কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাজেটক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে 11 লাখ কোটি বজাৰ ঋণৰ প্ৰস্তাৱে উন্নয়নক আগুৱাই নিব বুলি কৰা মন্তব্যক অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ অংকুৰজ্যোতি। অসমে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত বৰ্তমানলৈকে 12টা পদক লাভ কৰিছে। অসমে কালি 3টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ ভিতৰত অসমে সাঁতোৰত 2টা, ভাৰত্তোলনত আৰু উচুত 1টাকৈ পদক অৰ্জন কৰে। বিক্ৰম চাংমাই পুৰুষৰ 200 মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰে আৰু মহিলাৰ 1টা শিতানত আস্থা চৌধুৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত্তোলনত সুদিত্য বৰুৱাই কালি অসমক 3য়টো পদক দিয়ে। সুদিত্যই পুৰুষৰ 89 কিলোগ্ৰাম ওজন শাখাত স্নেচত শিতানত 141 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্ক শিতানত 178 কিলোগ্ৰাম ভাৰত্তোলন কৰি ৰূপৰ পদক লাভ কৰে। একেদৰে ক্ষুদ্ৰা পাংগিঙে উচুৰ 75 কিলোগ্ৰাম ওজন শাখাৰ চান্দা ফ্ৰীষ্টাইলৰ ফাইনেলত পৰাজিত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। ইপিনে অসমৰ পুৰুষ ফুটবল দলটোৱে উত্তৰাখণ্ডক 1-0 পৰাস্ত কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ ফুটবলৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অসমে ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি লন বল, যোগাসন, সাঁতোৰ, ভাৰত্তোলন, আৰ্চাৰী, বক্সিং আৰু বেডমিণ্টনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে 3-1 ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 25 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 25.4 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 13 ডিগ্ৰী চেলচিয়াছ। বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডত সামগ্ৰিকভাৱে বতৰ ফৰকাল হৈ থাকিব বুলি আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কেন্দ্ৰীয় বাজেটত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ বাবে আবণ্টিত ধনৰ পৰিমাণ বৃদ্ধি। কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ বৰ্তমানলৈকে 12টা পদক লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি পুৱা 10 বজাত শুনিবলৈ পাব।